فلما جاء أمرنا نجينا صالحا والذين آمنوا معه برحمة منا ومن خزي يومئذ إن ربك هو القوي العزيز.
ফলত যেতিয়া আমাৰ শাস্তিৰ নিৰ্দেশ আহি পালে তেতিয়া আমি ছালেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিলোঁ আৰু ৰক্ষা কৰিলোঁ সেই দিনৰ লাঞ্ছনৰ পৰা। নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাশক্তিমান মহাপৰাক্ৰমশালী।